এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলাৰ 16,746টা পৰিয়ালক 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী আৰম্ভ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ 17 নামঘৰত হৰিনামৰ ধ্বনি, গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰত সংঘটিত ভূমিস্খলনৰ ঘটনাত আজি একেটা পৰিয়ালৰ 3জন লোকৰ মৃত্যু, আৰু নাগালেণ্ডত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। উজনি অসমৰ 3খন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746টা পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত আছে। ইপিনে চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-2025 বৰ্ষত নামভৰ্তি কৰা 148 গৰাকী আৰু 2026-2027 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকা অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2,80,000 টকা আবণ্টনত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 গৰাকী অৰ্হতাসম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-2027 বিত্তীয় বৰ্ষৰ বাবে 118,60,000 টকা ধাৰ্য কৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য, নামঘোষা, ভক্তিৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে অসমীয়া সংস্কৃতিক চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত এই উপলক্ষে কীৰ্তন মহোৎসৱ পালন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি গুৰুজনাৰ 430 সংখ্যক তিৰুভৱ তিথি পালন কৰা হৈছে। বৰপেটাত এই তিথি কীৰ্তন মহোৎসৱে পালন কৰা হয় আৰু বিগত 430 বছৰে এই কীৰ্তন মহোৎসৱ 10 দিনীয়াকৈ পালন কৰা হয়। প্ৰতিদিনে বিভিন্ন ঘোষা পৰিৱেশন কৰা হয় আৰু আজি শেষৰটো ঘোষা পৰিৱেশন কৰা হয়। কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। পূৰ্বৰ দৰে সদায় নিয়ম অনুসৰি প্ৰথমে আইসকলে ইয়াত প্ৰসংগ পৰিৱেশন কৰে আৰু আইসকলৰ প্ৰসংগ শেষ হোৱাৰ পাছত বাপসকলে প্ৰসংগ পৰিৱেশন কৰে আৰু এতিয়া এই প্ৰসংগ চলি আছে আৰু দিন জুৰি আজি বৰপেটা সত্ৰত যথেষ্ট লোকৰ সমাগম হ'ব। এতিয়াও যথেষ্ট লোক সমাগম হৈছে আৰু ইয়াত আজি মালা নিৰ্মাণ দিয়া হয়, কিন্তু কীৰ্তন মহোৎসৱত বৰপেটা সত্ৰত কোনো জয়ধ্বনি দিয়া নহয়।
মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে উজনি মাজুলীৰ টকৌবাৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথিৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। এলেঙি টকৌবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভৱ মহন্তই গুৰুজনাৰ তিথি উপলক্ষে সত্ৰখনত আয়োজন কৰা বৰ্ণাঢ্য অনুষ্ঠান সন্দৰ্ভত এইদৰে কয়।
আমাৰ শ্ৰী শ্ৰী এলেঙি টকৌবাৰী সত্ৰ আজি মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি আৰম্ভ হৈছে ৰাতিপুৱা পুৱা প্ৰসংগৰে আমি আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি আমাৰ আইসকলে এই সত্ৰত আহি তেৰাৰ গুণানুৰ কীৰ্তন কৰিছে। তেৰা হ'বৰ পাছত আকৌ আমাৰ বৈষ্ণৱবৃন্দ আহি নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰম্ভ কৰি তেৰাৰ গুণানুকীৰ্তন, শ্ৰৱণ আৰু কীৰ্তন কৰিছে। এইটো আমাৰ সত্ৰৰ পুৰণি পৰম্পৰা। গুৰুকেইজনাৰ তিথি মহোৎসৱত সকলো বৈষ্ণৱবৃন্দ আহি এইটোত শিষ্য বুলিয়েই নহয়, শিষ্য প্ৰশিষ্য বৈষ্ণৱবৃন্দ সকলোৱে আহি আমাৰ সত্ৰত গুৰুজনাৰ গুণানু কীৰ্তন আৰম্ভ কৰে। আজি শ্ৰী শ্ৰী মাধৱদেৱৰ 430তম তিৰুভাৱ তিথিৰ উপলক্ষে সকলো ফালৰ পৰা বৈষ্ণৱবৃন্দ আহি পেলাই তেৰাৰ যিখিনি গুণানু কীৰ্তন, বৰগীত, মাধৱদেৱ বিৰচিত ঘোষাৰত্নাৱলী, সেইখিনি কীৰ্তন কৰিছে। আৰু আমাৰ এটা ঘোষাতে আছে যে শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি এই ৰাম ভকতিপ্ৰ দীপ লগাই থৈলা, মাধৱস রূপে আসি তাতে তৈল্য বাকি দিয়া অজ্ঞান আন্ধার দূর কইলা।
কোচবিহারের মধুপুর সত্রতো আজি দিনজোড়া কার্যসূচীরে শ্রী শ্রী মাধবদেবর তিরুভাব তিথি অনুষ্ঠিত হয়েছে। অসম সত্র মহাসভা উত্তর পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি আজি পুৱা গুৰুভতিমা প্ৰসংগ ভাগৱত পাঠ আদিৰে সত্ৰৰ চৌহদ মুখৰ হৈ পৰিছে। উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনৰ তিথি গুৰুকীৰ্তন হিচাপে চাৰিদিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলিয়াজান, টেঙাখাত, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বগুৱানৰ কেউলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। একেদৰে জিলাখনৰ বিভিন্ন সত্ৰ আৰু নামঘৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ আয়োজন কৰা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰৰ লক্ষ্মী মন্দিৰৰ সমীপত সংঘটিত ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত একেটা পৰিয়ালৰে নগেন ৰাজবংশী, চুনু ৰাজবংশী আৰু মীনা ৰাজবংশীৰ মৃত্যু হয়। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ৰাজগড়, চানমাৰী, জুৰোড, অনিলনগৰ, নবীন নগৰকে ধৰি কেইবাটাও অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। উজান বজাৰৰ বাৰোৱাৰীৰ ৰাজপথত এজোপা গছ বাগৰি পৰাৰ ফলত পথটোৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছে। উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে। কালি বিয়লি ভোগদৈ নৈৰ জলপৃষ্ঠ বিপদসীমাৰ 89.14 চেণ্টিমিটাৰ ওপৰলৈ উঠিছে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি ভোগদৈ দলঙৰ সমীপত নৈখনৰ পানী বিপদসীমাৰ 14 চেণ্টিমিটাৰ ওপৰেৰে বৈছে। ইয়াৰ ফলত যোৰহাটৰ নৈ কাষৰীয়া লোকসকল পুনৰ চিন্তিত হৈ পৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাত বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে বিশ্বনাথ জিলাৰ গহপুৰত সত্ৰং, ব্ৰহ্মাজান, হুলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। সত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপালবস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথৰ ৰূপেৰে পানী বাগৰাৰ ফলত ৰাইজৰ যাতায়াতত অসুবিধাই দেখা দিছে। তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সোমোৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত অসুবিধা হৈছে। গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। হুলেঙি নদীত পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। ৰাজ্য চৰকাৰে উজনি অসমৰ 3খন বান বিধ্বস্ত জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলক পুনৰ 10,000 টকাকৈ প্ৰদান কৰিব। জিলাকেইখনৰ ক্ষতিগ্ৰস্ত লোকসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে চেষ্টা চলাব। শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে। কালি সন্ধিয়া জনতা ভৱনত শিৱসাগৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই আশ্বাস দিয়ে। তদুপৰি জিলা 3খনৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰত 15,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে আজিৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি দিছে। অৱশ্যে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 10 লাখ টকাকৈ সাহায্য প্ৰদানৰ দাবী এতিয়াও মুখ্যমন্ত্ৰীয়ে মানি লোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ 16,746টা পৰিয়ালক 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী আৰম্ভ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰিনামৰ ধ্বনি। গুৱাহাটীৰ মঠঘৰীয়াৰ নিজৰাপাৰত সংঘটিত ভূমিস্খলনৰ ঘটনাত একেটা পৰিয়ালৰ 3জন লোকৰ মৃত্যু আৰু নাগালেণ্ডত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।